জুহন সারি যুবার আমি পড়ছিল এতিয়াৰ কাহিনী লয় যার বিষয় অলপ মানে অবাক লাগিছে, আচরিত লাগিছে। যীশুয়ে তেওঁৰ গুপ্ত পাপ, তেওঁৰ গোপন পাপৰ বিষয়ে কম পালে আর সিহতর আলোচনার মাজত যীশুয়ে এটি প্রকাশ করিলে, বুঝাই দিলে তার নিজের পাপ। আর খুব সোনকালে তাই যীশুখ্রিস্টর উপর বিশ্বাস করেছে। যীশুর শেষর কথা এই আছিল যে মই সেজন, মই জগতর মানে ঈশ্বরের খ্রিস্ট বলে অভিষিক্ত জনা ঈশ্বরের মসিহ। আর এই কাহিনীর শেষের ফালে এটি দেখা গেছে যেন এই তিরোটাই বিশ্বাস করিলে, কিন্তু সেই বিষয় হল মানুষে কেনেক উদ্ধার পায়। কিন্তু আজি রাতে আমার বিষয় বেলেগ হব। তীর্থার পিছত এই তিরোটা গছি যাব আর এই বারোজন শিষ্য ঘুরি আহিব আর সিহতর আলোচনা যীশুলৈ আমি চাও। আর পরার আগতে মই কম যে মূল বিষয় এই যীশুখ্রিস্টর লগত আমার কাম, যীশুখ্রিস্টর লগত আমার সেবা কার্য। আমার কাম আছে খ্রিস্টান মানুষের, বিশেষকে আজি রাতে মোর কথা, মোর উপদেশ, মোর শিক্ষা খ্রিস্টান মানুষের বাবে। আমি কি করব লাগিব, আমার দায়িত্ব কি, যীশুয়ে আমাক মানে কামত লগাই দিব, কাম আছে রয় আছে আমার কারণে। ঠিক এটা মানে পথারার নিচিনা, যেতিয়া শস্য মানে প্রাপ্ত হয়ে যায় ধান কটার সময়ত মানুষে শ্রম করব লাগিব, যাতে ধান বা যাতে শস্য সিহতে চাপিব পারে। সো আকৌ পড়ু যুখন চারি 27 পদৰ পৰা 42 লয়। সো আকৌ 24 পদত আমি আরম্ভ করো সিহতর শেষর কথা এই তিরটা লয়। যীশুয়ে তেওঁ কলে, তোমার হইতে কথা বার্তা হওয়া মই হেজন। এনেতে তেওঁৰ শিষ্যবিলাকে আহি তেওঁক তিরটা মানুহ হইতে কথা বার্তা হওয়া দেখি বিস্ময় মানিলে, আচরিত পাইছে। তথাপি আপনি কি খুঁজিছে বা কি কারণে তেওঁৰ হইতে কথা বার্তা হয়েছে এই বুলি কোনেও নুসুদিলে। তেতিয়া সেই তিরুতাই কলহ থৈ নগরের ভিতরলৈ গৈ মানুহবিলাকক কলে, মই যি করিলো সেই সকলোকে মোক কলে, এনে এজন মানুহক আহিছো হোক তেওঁনো খ্রিস্টনে? তাতে তেওঁবিলাক নগরের পৰা উলাই তেওঁৰ ওচৰলৈ আহিব ধরলে। সো কি হল, যেতিয়া এই বারোজন শিশুবিলাকে ঘুরি আহিলে, মানে বজারত গৈছে কিবা একটা খোৱা বস্তু কিনিবলৈ, ঘুরি আহিছে এই তিরটো গছি গল। আর গৈ নগরের ভিতরত গৈ সব মানুষক জানাইছে যে আহা, এই আচরিত মানুষ চাব, মানুষক চাব লাগিব, সি মোর গোপন কথা জানিছিল, সি মোর জীবনের সব কাহিনী তেও গম পালে, এওনো খ্রিস্টনে, তেওনো কোন, আহিব লাগিব। আর বহুত মানুষে অলপ পিছত আহিব চাবলৈ, যীশুর লগত কথা পাতিবলৈ। কিন্তু ইতিমধ্যে এই বারোজন যীশুর লগত কথা পাতিব, আলোচনা করিব বেলেগ বিষয়লৈ। এনেতে শিষ্যবিলাকে তেওঁক মিনতি করে কলে, রবি আপনি ভোজন করক, কিবা এটা খাব লাগিব, আপনি খোৱা। কিন্তু তেওঁলোকক কলে, তোমালোকে যি হোক নাজানা মোর এনে আহার খাবলৈ আছে। তাতে শিশুবিলাকে পরস্পরে কুয়াকুয়ি করিলে, খাবলৈ এওক কোনোবাই কিবা আনি দিলে নেকি? যীশুই তেওঁলোকক কলে, মোক ফটোজনের ইচ্ছা পালন করা আর তেওঁৰ কার্য সিদ্ধি করাই মোর আহার। সিহতে ভাবিছিল যে যীশুয়ে নিশ্চয় এই সময়তে ভোক লাগিছে, প্রভুর ভোক যদি থাকে আমি কিবা এটা দিব পারো বজারত গলো। কিন্তু তেও নাখায়, একো খোৱা নাই। সিহতে মিনতি করলে, নাই নাই খোক, খাওঁ, কিবা এটা খাব লাগিব। যীশু ক'লে যে মোৰ বিশেষ এটা আশাৰ আছে, তোমালোক নাজানা। আৰু শেষত সিহঁতে বুজি পাইছে যে বেলেগ এজন মানুহ আহিছে, যীশুখ্ৰীষ্টক মানে খাদ্য দিছে নেকি। যীশুৱে ক'লে নাই, মোক পতোৱা জনা, মানে মোৰ পিতৃ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ, তেওঁৰ ইচ্ছা পালন কৰাই মোৰ আহাৰ। মানে কি, যীশুখ্ৰীষ্ট বুজি পালে যে এতিয়া কাম কৰাৰ সময় আহিছে। ঈশ্বৰৰ ইচ্ছা যেন সিহঁতে ভোজন কৰিব নহয়, ঈশ্বৰৰ ইচ্ছা হ'ল যাতে মানুহে উদ্ধাৰ পায়, যাতে তেওঁ প্ৰচাৰ কৰিব। আৰু তেওঁ ক'লে, মই যদি প্ৰচাৰ কৰোঁ, মই যদি ঈশ্বৰৰ কাম কৰোঁ, আৰু সন্তুষ্ট হৈ যাওঁ, ঠিক যেন মই ভাত খালোঁ কিন্তু একো খোৱা নাই, লগুণ থাকিছে। তাৰপিছত 35 পদ, আৰু 4 মাহ হ'লে ধান দাবৰ সময় হ'ব, এই কথা তোমালোকে নোকোৱানে? চোৱা, মই তোমালোকক কওঁ, তোমালোকৰ চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ বগ হৈছে, ধান বগ হৈ গ'ল, কাটিব লাগিব, কাম আছে। আৰু যিজনে দায় সেইজনে বেচ পায়, বেতন পায়, আৰু অনন্ত জীৱন লৈ শস্য চপায়। তাতে ধান বউতা আৰু ধান দাউতা এই দুয়ো একেলগে আনন্দ কৰে। যীশুখ্ৰীষ্টই কি ক'লে? তেওঁ ক'লে যে ঈশ্বৰৰ ৰাজ্য, আমাৰ পৃথিৱী এটা পথাৰৰ নিচিনা। আপোনালোকে কেতিয়াও পথাৰৰ কাম কৰিছিলে? এয়া হেৰি খেতিয়কৰ কাম। খেতিয়ক মানুহে কি কৰে? প্ৰথমে পথাৰলৈ যায় আৰু কিবা এটা হেৰি ৰুব লাগিব, মানে ইয়াতে লিখা আছে কঠীয়া বা বীজ মাটিৰ ভিতৰত দিব লাগিব, লগাই দিব, এই প্ৰথম কাম এই। তাৰপিছত কি হয়, বৰষুণ আহে আৰু মানে সূৰ্য ৰ'দ দিয়ে। অলপ দিনৰ পিছত যীশুৱে ক'লে 4 মাহ, 4 মাহ হ'ব পাৰে, 3 মাহ হ'ব পাৰে, অলপ সময়ৰ পিছত কি হয়, মাটিৰ পৰা শস্য উঠে, শস্য গজি উঠে আৰু মানুহে কাটিব লাগে। যদি কাটে, যদি নিজৰ বাবে মানে সংগ্ৰহণ কৰে, পইচা পাব, বেতন পাব, হয়নে? তেনেদৰে খেতিয়কৰ জীৱন চলে। যীশুৱে ক'লে ঈশ্বৰৰ ৰাজ্য ঠিক তেনেদৰে। আৰু যেতিয়া মানুহে মানে বীজ ৰুৱে বা খটিয়া দিয়ে, আৰু যেতিয়া মানুহে ধান কাটে, এই দুয়ো আনন্দ কৰিব, যেতিয়া শস্যৰ সময় আহিছে, যেতিয়া ধান দাবৰ সময় আহিছে। তেওঁ কৈছে যে তোমালোকৰ চকু তুলি পথাৰলৈ চোৱা, সময় আহিছে, এতিয়া ধান, এতিয়া মানে শস্য বগ হৈ গৈছে, কাটিব লাগে, কাম আছে। তাৰপিছত 37, এই দুয়ো একেলগে আনন্দ কৰে, কিয়নো এজনে বয় আনজনে দায়, আৰু এই কথা ইয়াত স্বৰূপকৈ খাটিছে, যিহত তোমালোকে শ্ৰম কৰা নাই তাক দাবলৈ তোমালোকক পঠালোঁ। আনবিলাকে শ্ৰম কৰিলে আৰু তোমালোক তেওঁবিলাকৰ শ্ৰমতে সোমাইছা। যীশুখ্ৰীষ্ট কি ক'লে, বেলেগ এজন মানুহ তোমাৰ আগত পৰিশ্ৰম কৰিছিলে, এই বীজ এই খটিয়া বৈ দিলে আৰু ৰুলে মাটিত, কিন্তু এতিয়া মই তোমাক পঠাই আছোঁ কাটিবলৈ, পাবলৈ, সংগ্ৰহণ কৰিবলৈ, মোৰ শস্য, ঈশ্বৰৰ শস্য। পাছে মই যি যি কৰিলোঁ সেই সকলোকে তেওঁ মোক ক'লে, এনে সাক্ষ্য দিয়া সেই তিৰোতাৰ কথাৰ কাৰণে সেই নগৰৰ অনেক চমৰীয়া মানুহে তেওঁত বিশ্বাস কৰিলে। এতেকে সেই চমৰীয়া মানুহবিলাক তেওঁৰ ওচৰলৈ আহিল, তেওঁবিলাকৰ লগত থাকিবলৈ তেওঁক মিনতি কৰিলে, আৰু তেওঁ তাতে 2 দিন থাকিল। 2 দিন যীশু ৰাজী হ'ল, ঠিক আছে, তোমালোকে বিচাৰে যাতে মই থাকোঁ, 2 দিনৰ সময় মই দি আছোঁ, মই ইয়াতে থাকোঁ, মই প্ৰচাৰ কৰোঁ যাতে তোমালোকেও উদ্ধাৰ পায়। চমৰীয়া মানুহ, আচৰিত যিবোৰ হয়। তেওঁৰ কথাৰ কাৰণেও আৰু বহুত মানুহে বিশ্বাস কৰি সেই তিৰোতাক ক'লে, এতিয়া তোমাৰ কথাৰ কাৰণে বিশ্বাস কৰোঁ এনে নহয় নকৰোঁ, কিয়নো আমি নিজেই শুনিলোঁ আৰু জানো যে এওঁ স্বৰূপে, এওঁ সঁচাকৈ জগতৰ ত্ৰাণকৰ্তা। আমেন। আজি ৰাতি এই আমাৰ কাহিনী। এই তিৰোতা নগৰলৈ গৈছে, মানে এই দুয়ো প্ৰথমে কুঁৱাৰ ওচৰত বহিছে, কথা পাতিছিলে। শেষত যেতিয়া তাই বুজি পালে যীশুখ্ৰীষ্ট কোন, আমাৰ উদ্ধাৰকৰ্তা, জগতৰ ত্ৰাণকৰ্তা, তেনেহ'লে মই যাওঁ, মচিহৰ বিষয় বা খ্ৰীষ্টৰ বিষয় চব মানুহক মই জনাই দিম, মাতি আনিম। আৰু সঁচাকৈ বহুত মানুহ আহিছে, বহুত মানুহ আহিছে, যীশুৰ কথা শুনিলে, এই তিৰোতাৰ হাক্য শুনিছে আৰু বিশ্বাস কৰিলে। কিন্তু দুইদিনৰ পিছত চব মানুহে কি ক'লে, চব মানুহে ক'লে, তিৰোতাৰ হাক্যৰ কাৰণে আমি বিশ্বাস কৰা নাই, আমাৰ নিজৰ অভিজ্ঞতা আছে, দুইদিনৰ বাবে যীশুখ্ৰীষ্টৰ কথা আমি শুনিছোঁ। আৰু হয়তো এই লেখা নাই, কিন্তু হয়তো যীশুখ্ৰীষ্ট আচৰিত কাম কৰিলে, আমি নাজানো, কিন্তু নিশ্চয় তেওঁৰ কথা, তেওঁৰ শিক্ষা, তেওঁৰ মানে উত্তম বস্তু সিহঁতে পাইছে আৰু বিশ্বাস কৰিলে যে তেওঁ এজন ভাববাদী নহয়, তেওঁ এজন গুৰু বা এজন শিক্ষিত মানুহ নহয়, তেওঁ এই জগতৰ ত্ৰাণকৰ্তা, তেওঁ এই জগতৰ পাপ নিয়তা, ঈশ্বৰৰ মেৰ পোৱালে। আগতে যি যি আমি দেখিছিলোঁ, সিহঁতে শুনিছে, বিশ্বাস কৰিলে, সিহঁতেও উদ্ধাৰ পাইছে। তো দুটা কথা আছে, প্ৰথমে এই চব মানুহবিলাক কোন, সমৰীয়া মানুহ, সমৰীয়া কি দেশ, কি জাগা, আৰু কিয় গুৰুত্বপূৰ্ণ যীশুখ্ৰীষ্টৰ আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ এই মানে শস্য খাটাৰ বিষয়, দান দাবৰ বিষয় কিয় গুৰুত্বপূৰ্ণ আমাৰ বাবে। প্ৰথম উত্তৰে সমৰীয়া মানুহে কোন, সমৰীয়া মানুহে যিহুদী নহয়, বহুত আগতে যিহুদীৰ দলৰ পৰা ওলাই আহিছে আৰু সিহঁতৰ ধৰ্ম বিষয়ে একেবাৰে মিহলিয়াই মানে লাতৰ হৈছে, বেলেগ দেশৰ লগত অযিহুদীৰ নিচিনা হৈ গ'ল, সেইকাৰণে যিহুদীয়া মানুহে সিহঁতক ভাল নাপালে, বিশ্বাস নকৰিলে। কিন্তু ঈশ্বৰৰ ইচ্ছাত যাতে চবেই উদ্ধাৰ পায় আৰু এতিয়া সময় আহিছে অনন্ত জীৱন পাবলৈ, যীশুখ্ৰীষ্ট সিহঁতৰ এটা নগৰত সোমাইছে, দুদিনৰ বাবে থাকিছিল আৰু বহুত মানুহে উদ্ধাৰ পাইছে, আনকি যেতিয়া যিহুদী মানুহে যীশুৰ নিজৰ জাতি পোৱা নাই, সিহঁতে পাইছে, আচৰিত। বেলেগ জাতি হ'লেও সিহঁতে যীশুৰ ওপৰত বিশ্বাস কৰিলে, কেনেকৈ সম্ভৱ, কাৰণ দান দাবৰ সময় আহিছে। আৰু আজি ৰাতি এইটো এটা উদাহৰণ আমাৰ কাৰণে। এই বাইবেল কি হয়, এইটো সাধাৰণ কিতাপ নহয়, এইটো ঈশ্বৰৰ বাক্য। আৰু যেতিয়া যিকোনো বিষয় লৈ আমি পঢ়োঁ, ঈশ্বৰে আমাৰ লগত কথা কৈ আছে, ঈশ্বৰে আমাক শিকাই দিব। আৰু ঠিক যেন ইয়াতে এই বাৰজনক যীশুৱে সিহঁতক মানে কাম দিছে, আমাকো দিব। আমাৰ দায়িত্ব আছে, আমাৰ কাৰ্য আছে, আমাৰ কাৰণে সময় আহিছে শ্ৰম কৰিবলৈ। চ' মই দেখাই দিওঁ এই মূল পদ 38। বহুত কিবা কিবি আমি শিকোঁ, কিন্তু 38 পদ আমাৰ মূল পদ। যি হওক, তোমালোকে শ্ৰম কৰা নাই, তাক দাবলৈ তোমালোকক পতালোঁ। আনবিলাকে শ্ৰম কৰিলে আৰু তোমালোক তেওঁবিলাকৰ শ্ৰমতে সোমাইছে। অৰ্থ কি? যীশুৱে ক'লে যে তোমাৰ আগতে মানুহে শ্ৰম কৰিছিলে। এটা উদাহৰণ, ঈশ্বৰৰ ৰাজ্য এই পৃথিৱী এটা পথাৰ নিচিনা, পথাৰ হৈ আমাৰ জগত, আমাৰ পৃথিৱী বীজ বা কঠীয়া হ'ল ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ সত্য, শস্য যেতিয়া খাটিব লাগে আৰু সংগ্ৰহণ কৰিব, এইটো হ'ল বিশ্বাসী মানুহ, বিশ্বাসকাৰী, যিজনে উদ্ধাৰ পাব। আৰু বিষয় আছে মানুহৰ বেতন, কৰ্মী বা মানে শ্ৰমজনক যিজনে কাম কৰিব সিহঁতৰ পৰিচয় আমাৰ হয়। আমি যদি বিশ্বাসী হৈ আছোঁ, আমি যীশুৰ লগত কাম কৰিব লাগিব। আৰু শেষত পুৰস্কাৰ বা বেতন, এইটো বুজাইছে স্বৰ্গত ঈশ্বৰৰ পুৰস্কাৰ। চ' একেকৈ মই অলপ বুজাই দিওঁ। তেওঁ ক'লে যে যি হত তোমালোকে শ্ৰম কৰা নাই তাক দাবলৈ তোমালোকক পতালোঁ, আনবিলাকে শ্ৰম কৰিলে। এই আনবিলাকে মানে কি? আনবিলাক কোন? অন্যজন মানুহে এই বাৰজনৰ আগত বহুত আগতে কাম কৰিছিলে ঈশ্বৰৰ বাবে। এইটো বুজাইছে যে এই জাগা সমৰীয়া বিদেশী অলপ নিচিনা মানে আৰু বেলেগ জাতি হ'লেও সিহঁতৰ প্ৰাণৰ অৱস্থা প্ৰাপ্ত আছিল উদ্ধাৰ পাবলৈ, মানে সিহঁতে সাজু আছিলে এই মানে বিশেষ সুযোগ পাবলৈ, অনন্ত জীৱন পাবলৈ। প্ৰমাণ আছে, এই প্ৰথম তিৰোতা পাইছে, তাৰপিছত দুদিনৰ পিছত বহুত মানুহে পাইছে। যীশুৱে কৈ আছে কি, এই বাৰজন আহিছে তেওঁক খোৱা বস্তু দিবলৈ যাতে তেওঁ খাব, তেওঁৰ খোৱাৰ মন নাই। কিয়? কাৰণ মানুহৰ প্ৰাণ লৈ যীশুৱে চিন্তা কৰি আছে যে নাই, মোৰ কাম আছে, মই ব্যস্ত হৈ আছোঁ, তিৰোতাৰ লগত মই প্ৰচাৰ কৰি আছোঁ, আৰু বেলেগ মানুহে আহিব, তোমালোকে নাজানা, কিন্তু মোৰ পিতৃৰ ইচ্ছা আছে যাতে এতিয়া মই কাম কৰোঁ, খাবলৈ মোৰ সময় নাই। কাৰণ এই মানুহবিলাকে সাজু হৈ আছে, এই সুযোগ যদি আমি হেৰুৱাইছোঁ, এই সুযোগ যদি গুচি যায় কি হ'ব, সিহঁতে সকলো নৰক লৈ যাব। এতিয়া সুযোগ আছে যাতে সিহঁতে উদ্ধাৰ পায়, সময় নাই মানে পলম কৰিবলৈ। আৰু শেষত বহুত মানুহে উদ্ধাৰ পাইছে। কেনেকৈ সম্ভৱ যে সমৰীয়া মানুহে বিশ্বাস কৰিব? আৰু এই তিৰোতাজনে কেনেকৈ গম পাইছে যে এদিন মচীহ আহিব? তেওঁৰ নিজৰ কথা আগতে আছিল যে মই জানো, আমি মানে শিকা পাইছোঁ এদিন খ্ৰীষ্ট বা মচীহ আহিব। কেনেকৈ? কাৰণ যীশুৰ যোৱাৰ আগত বেলেগ এজন প্ৰচাৰক, বেলেগ এজন শিক্ষক আছিলে আৰু ঈশ্বৰৰ কথা, ঈশ্বৰৰ মানে বাক্য দিলে। কোন? বহুত আগতে যদি গৈ একদম প্ৰথম দিনৰ পৰা ঈশ্বৰে সদায় বেলেগ মানুহৰ লগত যোগাযোগ কৰিছিলে। সিহঁতে ভাৱবাদী বা নবী বুলি কয়, সব ভাৱবাদী, আব্ৰাহাম, মুচি, দাউদ বা যিকোনো ভাৱবাদী, বহুত ভাল, বহুত উত্তম বস্তু, উত্তম বিষয় লিখিছিলে বাইবলত। আৰু সমৰীয়াবিলাকে আগতে ইছৰাইলৰ ভিতৰত আছিল, মানে এক জাতি আছিল। চ' সিহঁতৰ হাতত বাইবল আছিলে, পুৰণি নিয়ম আছিলে, নতুন নিয়ম নাই, যীশুও নাই, কিন্তু পুৰণি নিয়ম। অলপ লাহে লাহে কৈ সিহঁতৰ মন সাজু হৈ যাব যীশুখ্ৰীষ্টৰ বাবে, প্ৰস্তুত হৈ যাব। তাৰপিছত কি হ'ল, ঠিক এই চহৰত সিহঁতৰ ৰাজকেন্দ্ৰ বেলেগ আছিল, জেৰুচালেম নাছিলে, সমৰীয়া। সেইদিনা যীশুখ্ৰীষ্ট এটা নগৰত, চুকৰ নগৰত, সমৰীয়াৰ পৰা ইমান দূৰত নহয়, কিছুমান মানে শ শ বছৰ আগত কোন আছিলে সমৰীয়াৰ ভিতৰত? এলিয়া। এলিয়া পুৰণি নিয়মৰ এজন ডাঙৰ ডাঙৰ ভাৱবাদী, খুব সাহসেৰে চব মানুহৰ বিৰুদ্ধে প্ৰচাৰ কৰিলে যে তোমালোকে পাপ কৰি আছা, তোমালোকে মূৰ্তি পূজা কৰি আছা, এইটো বেয়া, ঈশ্বৰলৈ জুহুৱাবলৈ ঘূৰি আহিব লাগে। এজন খুব মানে সাহসী প্ৰচাৰক এলিয়া আৰু এলিছা, এই দুজন এই দেশত থাকিছিল, যীশুৰ আগত, এই বাৰজন শিষ্যৰ আগত শিকাই দিলে, মানুহে প্ৰস্তুত হৈ গ'ল। আৰু বহুত মানুহে তাৰপিছত আহিছে, কিন্তু শেষত যীশুখ্ৰীষ্টৰ ঠিক আগতে এজন ডাঙৰ ব্যক্তি আছিল, এজন খুবই জনজাত প্ৰচাৰক। কোন? জোহন বেপটাইজক। জোহন বেপটাইজক জৰ্ডান নদীৰ ওচৰত থাকিছিলে, প্ৰচাৰ কৰিলে। আৰু বাইবলত লিখা আছে, মতি মাৰ্কত লিখা আছে, চব মানুহে বেলেগ জাগাৰ পৰা, বহু দূৰৰ পৰা জোহনৰ ওচৰলৈ গ'ল প্ৰচাৰ শুনিবলৈ, প্ৰস্তুত হ'বলৈ প্ৰাণত, যাতে সিহঁতেও অনুতপ্ত হৈ যাব, বিশ্বাস কৰিব পাৰে আৰু উদ্ধাৰ পায়, মুক্তি পায়। বহুত মানুহে মুক্তি পাইছে, কিন্তু মই ভাবোঁ কি, যে জোহনৰ প্ৰচাৰ যদি তেনেদৰে জনজাত হৈ আছে, নিশ্চয় আৰু মানুহ আছে যে সম্পূৰ্ণৰূপে উদ্ধাৰ পোৱা নাই, কিন্তু লাহে লাহে প্ৰস্তুত হৈ আছে, বুজি পাইছে ঈশ্বৰৰ ইচ্ছা কি, পাপ মানে কি, স্বৰ্গলৈ কেনেকৈ যাম, মুক্তিদাতা বা উদ্ধাৰকৰ্তা মানে কি। শেষত এদিন যীশু নিজে গ'ল আৰু তেওঁ কৈছে যে এই মানুহবিলাকে প্ৰাপ্ত, এই মানুহবিলাকে সাজু হৈ আছে, প্ৰস্তুত হৈ আছে উদ্ধাৰ পাবলৈ। কিন্তু আজিকালি আৰু সব জেগাতে সদায় এনেদৰে নহয়, সব জেগা প্ৰস্তুত নহয় উদ্ধাৰ পাবলৈ, বিশেষকৈ অতীতে বহুদিনৰ আগত প্ৰায় কোনেও জগতত প্ৰস্তুত নাছিলে অনন্ত জীৱন পাবলৈ। মই দেখাই দিওঁ, আমি চাওঁ, পাচনি কৰ্ম দুটা জেগা আছে, 17 আৰু 14। প্ৰথমে 17 অধ্যায়, পাচনি কৰ্ম 17 অধ্যায়, ত্ৰিশ পদ। ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পলতাবলৈ, পালতাবলৈ বা পৰিৱৰ্তন কৰিবলৈ আজ্ঞা দিছে। কি কাল? অজ্ঞানতাৰ কাল, যেতিয়া মানুহে বুজি পোৱা নাই, যেতিয়া মানুহ জাতি আন্ধাৰত আছিলে। এইটো কি কাল বুজাইছে? এইটো বুজাইছে অতীতে, পুৰণি নিয়মৰ কালত, যীশুৰ আগত প্ৰায় গোটেই পৃথিৱী আন্ধাৰত আছিলে। যীশু জগতৰ পোহৰ, কিন্তু যীশুৰ আগত অকল এক জাতি সত্য পাইছে, ঈশ্বৰৰ মানে গভীৰ জ্ঞান পাইছে। কোন? যিহুদী মানুহ, আমেৰিকান মানুহ নহয়, ভাৰত মানুহ নহয়, চীন দেশৰ মানুহ নহয়, সৰু এটা দেশ। সিহঁতৰ ধাৰ্মিকতাৰ কাৰণে নহয়, ঈশ্বৰৰ দয়াৰ কাৰণে এটা জাতিক নিজকে প্ৰকাশ কৰিলে আৰু নিজৰ বাক্য দিলে, যাতে সিহঁতেও প্ৰস্তুত হ'ব যীশুৰ বাবে এদিন, যাতে যেতিয়া যীশু আহে সিহঁতৰ মনত কোনো খেলি মেলি নাথাকিব, তেওঁ কোন হয় আৰু আমি কেনেকৈ মুক্তি পাম, যীশু আমাৰ বলিদান হ'ব। অন্যবিলাকে আন্ধাৰত, অজ্ঞানতাৰ কাল, সেই সময়তে প্ৰাপ্ত নাছিলে, সেই সময়তে খুব টান। যদি এজন প্ৰচাৰক গৈ বেলেগ দেশত গৈছে, অজিউদীৰ দেশত গৈছে, খুব টান হ'ব উদ্ধাৰ পাবলৈ। আৰু পাচনি কৰ্ম 14:16। আৰু আগৰ কালত আটাইবিলাক জাতিক নিজ নিজ পথত চলিবলৈ এৰি দিলে। ঈশ্বৰে কি কৰিলে? কি লিখা আছে? আচৰিত কথা, ঈশ্বৰে সিহঁতক এৰি দিছে, ঈশ্বৰে সিহঁতৰ নিজ নিজ পথ, মানে বেয়া পথ, মিছা পথ, আন্ধাৰ পথত থৈ দিছে, যে তোমালোকে যদি পাপ বিচাৰা তেন্তেহ'লে যোৱা। সিহঁতক দয়া দিয়া নাই, সব মানুহক ঈশ্বৰে দয়া দিয়ে, কিন্তু যিহুদী মানুহক ঈশ্বৰে ইমান দয়া দিছে যে যাতে বাৰে বাৰ এই ভাববাদী আহিছে আৰু প্ৰচাৰ কৰিলে, সিহঁতে প্ৰস্তুত আছিল। তাৰপিছত পুৰণি নিয়মত গীতমালা, গীতমালা 147 আৰু 19:20, তেওঁ জাকবক নিজ বাক্য আৰু ইছৰাইলক নিজ বিধি আৰু শাসন প্ৰণালীবোৰ জনায়। কৈছে কি, জাকবক আৰু ইছৰাইলক, মানে যিহুদী মানুহ, সিহঁতক তেওঁৰ নিজ বাক্য জনাইছে, দি দিলে। কিন্তু 20 তেওঁ অন্য কোনো জাতিৰ সৈতে এই ৰূপ ব্যৱহাৰ কৰা নাই। তেওঁৰ শাসন প্ৰণালীবোৰ সিহঁতে নাজানে। তোমালোকে যিহোবাৰ প্ৰশংসা কৰা, আমি কিয় যিহোবাক প্ৰশংসা কৰোঁ? কাৰণ তেওঁ মানুহক আন্ধাৰ দিছে? এনে নহয়। লিখা আছে যে হয় চব মানুহে আন্ধাৰত ৰৈ আছে, কিন্তু এক জাতি ঈশ্বৰে ইমান পোহৰ দিছে, ইমান জ্ঞান দিছে তেওঁৰ পৰিকল্পনালৈ, ঈশ্বৰৰ ৰাজ্যলৈ, যিহুদী মানুহ। চ' আমি বুজিব লাগিব, যীশু ক'লে যে এতিয়া সময় আহিছে ধান দাবলৈ, ধান কাটিবলৈ, শস্য পাবলৈ, যাতে মানুহে উদ্ধাৰ পায়, সময় আহিছে। মই কোৱা নাই যে এইটো বহুত সদায় সহজ আছিলে, সদায় চব ধুনীয়া হ'ল, নহয়। যীশুৰ আগত খুব আন্ধাৰ, যীশুৰ আগত মানুহৰ উপায় নাই, মানুহৰ জ্ঞান নাই, মানুহৰ পোহৰ নাই, আন্ধাৰত বহি আছে, বহি আছে। ঈশ্বৰৰ উদ্ধাৰকৰ্তা কেতিয়া আহিব? কিন্তু সেই কালত আৰু আমাৰ কালত সময় আহিছে উদ্ধাৰৰ বাবে, মুক্তিৰ কাৰণে সময় আহিছে। আজিকালি আমাৰ অৱস্থা একেবাৰে বিপৰীত, একেবাৰে বেলেগ। চব জেগাতে, চব দেশলৈ ঈশ্বৰৰ দয়া বৈ আছে, ঈশ্বৰৰ দয়া আহিছে। মানুহৰ হাতত বাইবেল আছে, মানে চব জেগাতে মিশনাৰী মানুহে কাম কৰি আছে, প্ৰচাৰ কৰি আছে, যাতে মানুহে উদ্ধাৰ পায়। কাৰণ যীশু ক'লে ধান দাবৰ সময় আহিছে, শস্য বড়ো হৈ গ'ল, এইটো খুব সোনকালে কাটিব লাগিব যাতে এই সুযোগ নষ্ট হৈ নাযায়। এতিয়া যোৱা, এতিয়া কাম কৰা, মই কাম কৰি আছোঁ আৰু মই তোমালোকক ফটাই দি আছোঁ। এই 12 কাম আছে, খোৱা বস্তুৰ বাবে সময় নাই, খাবলৈ মোৰ মন নাই। যীশুৱে ক'লে যে এই চমৰীয়াবিলাকৰ প্ৰাণ লয়, মই চিন্তা কৰি আছোঁ, মই ব্যস্ত হৈ আছোঁ। যীশুৰ মানে ছাত্ৰ, যীশুখ্ৰীষ্টৰ শিষ্যবিলাক বহুবাৰ ভুল কৰিছে। যোহনৰ শুভবাৰ্তাত, মতি মাৰ্ক লুকত এইটো মানে প্ৰায় দেখা যেন সিহঁতে ভুল কৰি আছে। সেইকাৰণে যীশুৱে সিহঁতক সহায় কৰিব, শিকাই দিব, মোৰ নিচিনা হ'ব লাগিব। আজি মোৰ মূল বিষয় এই, খ্ৰীষ্টান মানুহৰ কাম আছে, আমি বহুত প্ৰচাৰ কৰিব লাগে, আমি মানুহক জয় কৰিব লাগে, মানুহৰ প্ৰাণ যেন নৰকলৈ নাযাওঁ, আমি যিমান পাৰোঁ চেষ্টা কৰিব লাগে, পৰিশ্ৰম কৰিব লাগে যাতে মানুহে পোহৰ পায়। আমাৰ দায়িত্ব আছে, যীশুৱে আমাক লগাই দি আছে এই কামত, আমি এইটো এৰি দিব নোৱাৰোঁ। আমি যদি এৰি দিওঁ আমি দোষী, বাহানা নাই। এতিয়া ঠিক সময়, এতিয়া ঈশ্বৰৰ নিৰূপিত সময়। বহুত আগতে এই বিষয়ে মানে প্ৰকাশ হৈ গ'ল, অলপ মানে ভাববাদীয়ে অলপ কৈছিলে যে ভৱিষ্যত এনে কাল আহিছে যেতিয়া পোহৰ চব জাগালৈ যায়। সেইটো আমাৰ দিন, আমাৰ জীৱন, আমাৰ বংশ। চ' আমাৰ দায়িত্ব আছে। পাচনি কৰ্ম 1 যীশুৱে সিহঁতক ক'লে যে প্ৰথমে জেৰুচালেম, তাৰপিছত যিহুদিয়া, তাৰপিছত সমৰীয়া, তাৰপিছত পৃথিৱীৰ শেষ সীমানালৈ, য'ত মানুহে থাকে তাতে যাব লাগে, তাতে আমি প্রচাৰ কৰোঁ, তাতে ধান থাকিব কাটিবলৈ। ঈশ্বৰৰ বীজ, ঈশ্বৰৰ খতিয়া সব জাগালৈ গৈছে। মই জানো, মই জানো যে এইটো সদায় সহজ নহয় আমাৰ কাৰণে। যীশুৱে ক'লে যে শস্য বগ হৈছে, মানে কি? মানে যদি আমি এটা খ্ৰীষ্টান কাগজ দিওঁ, যদি আমি পাৰ্কত যাওঁ, যদি আমি বেলেগ নতুন গাঁৱলৈ যাওঁ আৰু প্ৰচাৰ কৰোঁ, সব মানুহে খ্ৰীষ্টান হৈ যাব, সব মানুহে বিশ্বাস কৰিব? নহ'ব, বহুত কষ্ট আছে। কিন্তু কাল আহিছে, ঠিক সময় আহিছে। কেনেকৈ? মই জানো যে এই জগতত আৰু মানুহৰ প্ৰাণত কাঁইট গছ থাকিব। পথাৰত যদি কাঁইট গছ থাকে, আমি কি কৰোঁ? আমি বীজ দিব নোৱাৰোঁ, খটিয়া দিব নোৱাৰোঁ, এইটো মানে বিফল হ'ব। প্ৰথমে কাটিব লাগিব। তো মাজে মাজে মানুহৰ অন্তৰত এক কাঁইট গছ আছে, কাটিব লাগিব। কিন্তু উপায় আছে, ঈশ্বৰে আমাক শক্তি দিব সিহঁতক বুজাই দিবলৈ, সিহঁতৰ মিছা কথা পেলাই দিবলৈ কাঁইটৰ নিচিনা। তাৰপিছত বাইবলত লিখা আছে যে কিছুমান মানুহ বাৰবেৰিয়ান বুলি কয়, সিহঁতে বেলেগ ভাষা কয়, সিহঁতে মানে হেৰি বেছি জ্ঞানী নহয়, শিক্ষিত নহয়। সিহঁতৰ ওচৰত যদি যাওঁ, আমাৰ দায়িত্ব আছে প্ৰচাৰ কৰিবলৈ। পাচনি পলে ক'লে, অজ্ঞানী মানুহ, বাৰবেৰিয়ান মানুহে, সিহঁতৰ কাৰণেও আমি প্ৰচাৰ কৰোঁ। আমি যদি ধৈৰ্য ৰাখোঁ, আমি যদি প্ৰাৰ্থনা কৰোঁ, সিহঁতেও উদ্ধাৰ পায়। জংগলী মানুহে উদ্ধাৰ পায়, সব মানুহে পাব পাৰে, কাৰণ এতিয়া এইটো ঈশ্বৰৰ কাম, দান দাবাৰ সময়। মই জানো যে মাজে মাজে প্ৰথমে কোনো একো নাথাকিব, কোনো ভিত্তি নাই, কোনো বীজ দিয়া নাই, একেবাৰে খালী অৱস্থা, অৰণ্য নয় নিচিনা। কিন্তু মই কওঁ, আমি যদি ধৈৰ্য ৰাখোঁ, আমি যদি ঈশ্বৰৰ বাক্য কৈ দিওঁ, আমি যদি বীজ ৰুই দিওঁ, মানুহে বিশ্বাস কৰিব, অলপ দিনৰ পিছত উঠিব আৰু সিহঁতে উদ্ধাৰ পাব। চ' সেইকাৰণে আমি নিৰাশ নপৰোঁ। যদি কাল আহিছে, যদি যীশু আহিছে, যদি যীশুৱে স্বৰ্গলৈ উভতি গ'ল আৰু পবিত্ৰ আত্মাই পতাই দিছে, তেনেহ'লে পবিত্ৰ আত্মাই আমাক সহায় কৰিব। আমি যেতিয়া প্ৰচাৰ কৰোঁ, মানুহে শুনিব, মানুহে অনন্ত জীৱন পাব। আৰু জোহন 4:38 তেওঁ ক'লে, আনবিলাকে শ্ৰম কৰিলে আৰু তোমালোক তেওঁবিলাকৰ শ্ৰমতে সোমাইছা। আমি ক'ত আছোঁ? আমি অসমত, আমাৰ আগত মানে এই ৰুমত আমি জি আছোঁ, আমাৰ আগত বেলেগ এজন খ্ৰীষ্টান মানুহ আছিলেনে? আছিল, মিছনেৰী মানুহ আহিছে, আমাৰ প্ৰমাণ আছে, চোৱা বাইবেল, এই অসমীয়া বাইবেল ক'ৰ পৰা আহিছে? বেলেগ বহুত আগতে, প্ৰায় 150 বছৰ আগত বেলেগ মিছনেৰী মানুহ আহিছে বাইবেল অনুবাদ কৰিবলৈ, প্ৰচাৰ কৰিবলৈ। কিছুমান মানুহৰ নাম আমি জানো, নাথানিয়েল ব্ৰাউন আৰু মাইলছ ব্ৰনছন, অলিভাৰ কাৰ্টাৰ, বেলেগ বেলেগ নাম আছে, আৰু বহুত মানুহৰ নাম আমি শুনা নাই, আমি কেতিয়াও নুশুনিম। কিন্তু স্বৰ্গত এই মানুহৰ নাম জনজাত, যি ঈশ্বৰৰ বাবে কাম কৰিলে, যি মানুহৰ প্ৰাণ লৈ প্ৰাৰ্থনা কৰিছে, যি অসমৰ বাবে প্ৰাৰ্থনা কৰিছে, নিজৰ চকুৰ পানী দিছে প্ৰাৰ্থনাৰে যাতে মানুহে অনন্ত জীৱন পাব। আপোনালোকে কিয় বিশ্বাস কৰিছিলে? তুমি মানে ব্যক্তিগতভাৱে কিয় বিশ্বাস কৰিছিলা? হয়তো তোমাৰ বহুত আগত এজন বুঢ়ী মানুহজনী কান্দি কান্দি প্ৰাৰ্থনা কৰিছিলে যাতে অসমত মানুহে যীশুখ্ৰীষ্টৰ কথা বুজিব আৰু গ্ৰহণ কৰিব। সব মানুহে একে কাম নকৰে। কিছুমান মানুহে বীজ দিয়ে, কিছুমান মানুহে পানী দিয়ে, আৰু কিছুমান মানুহে ধান কাটে। কিন্তু আমি সকলো আনন্দ কৰোঁ, আমি একে কাম কৰি আছোঁ, একে উদ্দেশ্য আছে। তো মই কৈ আছোঁ, যেতিয়া ঈশ্বৰৰ বাক্য আমি পঢ়োঁ, আমাৰ দায়িত্ব আছে, এইটো আমাৰ বাবে। যীশুৱে আমাক কৈ আছে, আমি কাম করব লাগিব। আমি যদি করো পুরস্কার আছে আর মানুষে উদ্ধার পায়, সময় আহিছে, সন্দেহ নকৰিব। মনো যদি তুমি ভাবা যে অহম খুব টান, অহমত মানুষে ভাল নাপায়, খ্রিস্টান মানুহ খ্রিস্টান বার্তা, এইটো বেয়া চিন্তা, এইটো সন্দেহ পেলাই দিয়া। যীশুৱে কলে শস্যবিলাক শস্যবোর বগা হয়ে আছে, নিশ্চয় যদি আমি কাম করো মানুষে অনন্ত জীবন পায়। সহজ নহব কিন্তু ঠিক হয়ে যাব, ঈশ্বরের রাজ্য স্থাপন হয়ে যাব। আচ্ছা, আর মই কম, ইয়াতে এই কাহিনীত একটা উদাহরণ আছে আমি কেনেকৈ কাম করো যীশুখ্রিস্টর উদাহরণ করিব লাগিব। তেও ত্যাগ করেছে, তেও খুব কষ্ট পাইছে, কষ্ট মানে খরচ করেছিল এই তিরুতাক সহায় করবলৈ, বুঝাই দিবলৈ। তেওঁর নিজের খাদ্যটো বাদ দিছে, এক হাজ ভাত শিকোৱা নাই। কিয়? কারণ তার প্রাণ যীশুর মনত আরো ডাঙর হয়, খুব বস্তুত সে ডাঙর, পান করা নাই। কিছুমান মানুষে ঠিক তেনেদরে আমি যীশুর নিচিনা হব লাগিব, যীশুর নিচিনা কষ্ট করব লাগিব যাতে বেলেগ মানুষে উদ্ধার পায়। এটা সহজ নহব। যদি শ্রম লেখা আছে, শ্রম এই শব্দ মানে কি? মানে কাম, খুব টান কাম, ঘাম ওলাব, আমি হেৰি দুর্বল হয়ে পড়ো, বাগরি হয়ে যাও, আমার নিজের খুব বস্তু, আমার নিজের সময়, আমার নিজের বেতন, আমার নিজের হেৰি দুনিয়া বস্তু, আমার নিরাপদ ধুনিয়া জীবন সব কিছু ত্যাগ করব লাগিব যাতে মানুষে উদ্ধার পায়। আমি যদি ভাবো মই আরামেরে বহু আর বহুত মানুষে খ্রিস্টান হয়ে যাব, এনে নহব। যীশুর নিচিনা পথরত যাব লাগিব, থাকিব লাগিব। কেতিয়ক মানুষে যেতিয়া গ্রীষ্মকাল গরমকালত পথরত না যায়, কৈছে যে ওহ আজি বহুত গরম মই না যাও, যদি যায় বহুত কষ্টকর। তেওঁর মানে শস্য আহিবনে নাহিব, তেওঁর পয়সা থাকিবনে না থাকিব। যি হোক, রোদ হোক, গরম হোক, মানুষের অপমান হোক, কষ্ট হোক, আমি যাও, খরচ করো, ত্যাগ করো, আনকি আমার প্রিয় বস্তু, আনকি আমার ভাল লগা বস্তু আমি সাইডত থই দিও। আমার কাম আছে, মানুষের প্রাণ লয় মই ব্যস্ত, এই বিষয়বোৰৰ কারণে মোৰ সময় নাই। মই জানো যে কিছু সময় ঠিক হব যাতে আমি আরাম পাও, যাতে আমি হেৰি খেলি থাকো বা আমি বেলেগ কোনো কাম করো, কিন্তু যদি সদায় করো যীশুর নিচিনা আমি কেতিয়াও নহম। খ্রিস্টান মানুষে যেতিয়া শক্তি পায় আর ত্যাগ করে আর শ্রেষ্ঠ করে মানুষক বুঝাই দিবলৈ, মানুষের কারণে প্রচার করবলৈ, যীশুর উদাহরণ পালন করব লাগিব। পাচনি পলে কলে এজন খুব মানে হেৰি, এজন খুব ডাঙর খেতিয়কর নিচিনা হব লাগিব, আর কলে এজন হেনার নিচিনা হব লাগিব, ঈশ্বরের সৈন্যজন। আমি যুদ্ধ হয়ে আছো, শয়তানে আমার বিরুদ্ধে, শয়তানে বিচারে যাতে সব মানুষে তেওঁৰ লগত নরক লৈ যায়, আমি যুদ্ধ করব লাগিব, অস্ত্র হাতত লব লাগিব, আমি ঘর থাকিব নালাগে, মানে পরিয়ালর লগত থাকিব নোৱাৰো। যদি এজন হেনা বাহিনী ঘৰত থাকে, পত্নীৰ লগত থাকে, এনে বহে, যুদ্ধ বহু বেয়া হয়ে যাব, বাহিৰত যাব লাগিব। আজি ৰাতি আমাৰ বার্তা, মোৰ উপদেশ এই, খ্রিস্টান মানুহৰ বাবে আমাৰ কাম আছে। আৰু শেষত মই কম যে শেষত আমি যদি বিশ্বস্ত হৈ আছো, আমি যদি বিশ্বাসী হৈ থাকো, শেষত আমার ডাঙর পুরস্কার থাকিব। কি পুরস্কার? তেও কলে বেস মানে বেতন। কি বেতন? খ্রিস্টান মানুষে বেতন পায় নে? নহয়, পয়সা নহয়, আর্থিক বেতন নহয়, আত্মিক বেতন। আত্মিক বেতন কি? দুটা কথা। প্রথমে স্বর্গ, যেতিয়া আমি যাও অনন্ত জীবন বা অনন্ত কালৰ ফল, জিলিকা আছে ফল, কি ফল হ'ব, কি ফল অনন্ত দিনলৈকে যায়, যেতিয়া আমি মৰি যাওঁ, স্বৰ্গলৈ যাওঁ বা নৰকলৈ যায়, মানুহৰ বা মানুহৰ লগত নিজৰ লগত সিহঁতে কি ল'ব পাৰিব, বস্তু বস্তু ল'ব নোৱাৰে। যদি এজন ধনী মানুহ আছে, পইচা স্বৰ্গলৈ লৈ যাব নোৱাৰে, পইচা থাকিব ঘৰত, আত্মা যাব। যদি এজন মানুহৰ দামী দামী কাপোৰ আছে, এইটো ল'ব নোৱাৰে। যদি মানুহৰ ঘৰ, যদি মানুহৰ গাড়ী আছে, গাড়ী স্বৰ্গলৈ ল'ব নোৱাৰে। সব বস্তুবিলাক থাকিব, আমাৰ আত্মা যায়। তেনেহ'লে অনন্ত জীৱনৰ ফল, অনন্ত কালৰ ফল কি? মানুহৰ প্ৰাণ, মানুহৰ প্ৰাণ। যদি এজন মানুহ বিশ্বাস কৰে আৰু ক্ষমা পায়, মুক্তি পায় মোৰ প্ৰচাৰৰ কাৰণে, তেনেহ'লে এই ফল আহিছে। স্বৰ্গত মই কি আনন্দ কৰোঁ, কিয়? কাৰণ মোৰ স্বৰ্গ এজন এটা মানে দুগুণ স্বৰ্গৰ নিচিনা হৈ গ'ল। মই উদ্ধাৰ পাইছোঁ আৰু মোৰ বন্ধুৱে পাইছে, মই পাইছোঁ আৰু মোৰ পৰিয়াল পাইছে, সেইকাৰণে মই বেছি আনন্দ কৰোঁ। সিহঁতৰ উদ্ধাৰ, ঈশ্বৰে মোক ব্যৱহাৰ কৰিছিলে যাতে সিহঁতেও উদ্ধাৰ পায়, মুক্তি পায়। এইটো আমাৰ কাৰণে স্বৰ্গত এটা ডাঙৰ আশীৰ্বাদ হ'ব। আমি বহুত সুখী হ'ম যেতিয়া আমি দেখিছোঁ মানুহে আমাৰ প্ৰচাৰ কৰাৰ কাৰণে, আমাৰ প্ৰাৰ্থনা কৰাৰ কাৰণে স্বৰ্গত সোমাইছে। আমি সকলো আনন্দ কৰোঁ। আনকি যীশুৱে এবাৰ ক'লে যে স্বৰ্গত মানুহে মানে ৰখি আছে তোমাৰ বাবে, যিজনে তুমি আশীৰ্বাদ দিছিলা জীৱনত, সিহঁতে বন্ধু বান্ধৱীৰ নিচিনা ৰখি আছে তোমাক গ্ৰহণ কৰিবলৈ, তোমাক মানে স্বাগতম ক'বলৈ, যে আহা আমি সকলো ইয়াতে আছোঁ, তুমি বহুত বিশ্বাসী আছিলা, এইটো আমাৰ কাৰণে প্ৰেম, মানুহৰ লগত প্ৰেম। তুমি যদি সঁচাকৈ তোমাৰ বন্ধু, তোমাৰ পৰিয়াল প্ৰেম কৰা, সিহঁতক প্ৰেম কৰা, তেনেহ'লে মই জানো তোমাৰ মনত এই ইচ্ছা থাকিব যাতে সিহঁতে নৰক লৈ নাযায়, যাতে সিহঁতেও নিৰাপদ হ'ব, ঈশ্বৰৰ মানে ভক্তি হৈ যাব। আৰু ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ প্ৰেমৰ আশীৰ্বাদ মানে কেনেকৈ মই নাজানো, মই বুজাবলৈ নোৱাৰোঁ, কিন্তু প্ৰত্যেক সৎকৰ্ম, প্ৰত্যেক মানে ঠিক কৰ্ম, ভাল কৰ্ম যি আমি কৰোঁ, যি মানুহক সহায় কৰে, ঈশ্বৰৰ সেৱা কাৰ্য যি আমি কৰোঁ, প্ৰত্যেক কৰ্মৰ কাৰণে এটা আশীৰ্বাদ থাকিব স্বৰ্গত, এটা পুৰস্কাৰ। সদায় ইয়াতে আমি নাচাওঁ, আমি নেদেখোঁ, কিন্তু স্বৰ্গত আছে। আৰু ঈশ্বৰৰ লগত আমাৰ প্ৰেম বাঢ়িব, কেনেকৈ নাজানো, ঈশ্বৰৰ লগত আমাৰ প্ৰেম কেনেকৈ বাঢ়ি যায় মই নাজানো, কিন্তু মই জানো যে স্বৰ্গত সব মানুহৰ অৱস্থা একে নহয়। মানুহে যি বেছি শ্ৰম কৰিছিলে তাতে বেছি প্ৰেম উপভোগ কৰিব পাৰে। কেনেকৈ বুজাবলৈ মই নোৱাৰোঁ, কিন্তু সঁচ হয়। আৰু আনকি আনকি এই জীৱনত আমাৰ আশীৰ্বাদ আছে কি? জোহন 5:17, এটা গোপন আহাৰ, এটা গোপন মিঠা বস্তু, যীশুৰ নিচিনা গোপন আহাৰ। 17:5, কিন্তু যীশুৱে তেওঁবিলাকক এই উত্তৰ দিলে, মোৰ পিতৃৰ এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰি আছোঁ। যীশু জানিছিলে যে এতিয়াৰ পিতৃ কাম কৰি আছে, শ্ৰম কৰি আছে এতিয়ালৈকে, আজিলৈকে। তো সেইকাৰণে যীশুৱে ক'লে, ময়ো কৰি আছোঁ। মানে কি? ঈশ্বৰে অদৃশ্যভাৱে কাম কৰি আছে আমাৰ জগতত, আৰু আমিও কাম কৰিব লাগিব। যীশুৱে যেতিয়া কাম কৰিছে, যেতিয়া প্ৰচাৰ কৰিছিলে, ঈশ্বৰৰ উপস্থিতি মানে যেন তেওঁ হেৰি গম পায়, ঈশ্বৰৰ অদৃশ্য আশীৰ্বাদ, ঈশ্বৰৰ সহভাগিতা অনুভৱ পাইছে, ভাল পাইছে। ময়ো কওঁ আচলতে যে তুমি বহুত সুখী হোৱা যেতিয়া যীশুৰ কাৰণে, যেতিয়া যীশুৰ নিচিনা তুমি কাম কৰা, তুমি প্ৰাৰ্থনা কৰা, মানুহৰ প্ৰাণ লয়, তুমি আচলতে বহুত সুখী হৈ যাবা। কাৰণ অদৃশ্যভাৱে যীশুৱে কাম কৰি আছে এই জগতত আৰু যেতিয়া আমি কাম কৰোঁ আমি একেলগে হৈ আছোঁ তেওঁ আমাৰ লগত আছে তেওঁ আমাৰ প্ৰাৰ্থনা শুনে এই মানে উপস্থিতি আমি অনুভৱ পাইছোঁ আৰু আমাৰ কাৰণে এটা অদৃশ্য আহাৰ হ'ব আমি যদি একো নকওঁ আমি যদি একো চেষ্টা নকৰোঁ মানুহক সহায় কৰিবলৈ আমাৰ অন্তৰ খালী হৈ থাকিব আমি উদ্ধাৰ পাইছোঁ আমি আশীৰ্বাদ পাইছোঁ কিন্তু আমি দিয়া নাই মানুহক কিয় আমি খালী হৈ যাওঁ অন্তৰত খ্ৰীষ্টান মানুহে কেতিয়াও সুখী নহ'ব যদি বেলেগ মানুহৰ লগত সেৱা কাৰ্য নকৰে প্ৰচাৰ নকৰে চ' এতিয়া মই শেষ হৈছোঁ মোৰ উপদেশ এই খ্ৰীষ্টান মানুহ খ্ৰীষ্টান শুনা মই জানো যে চব মানুহ একে নহয় চব খ্ৰীষ্টানৰ হেৰি দায়িত্ব আৰু বৰ আৰু উপহাৰ পবিত্ৰ আত্মাৰ পৰা একে নহয় বেলেগ মানুহৰ মানে নিজৰ গুণ আছে কিছুমান মানুহে প্ৰচাৰ কৰে কিছুমান মানুহে কাম কৰে কিছুমান মানুহে গান গায় কিছুমান মানুহে খুব প্ৰাৰ্থনা কৰে কিছুমান মানুহে বেলেগ বেলেগ কাম কৰে বেলেগ কৌশলেৰে ঈশ্বৰে বেলেগ বেলেগ শক্তি দিয়ে বেলেগ বেলেগ উপহাৰ দিয়ে কিন্তু চব মানুহৰ উপহাৰ বা বৰ আছে কোনেও এলেহুৱা থাকিব নোৱাৰে কোনেও একো কাম কৰিব নোৱাৰে নিশ্চয় চব মানুহে পাৰে আমি সকলো পাৰে চ' সেইকাৰণে কাৰোবাৰলৈ আমি মিছনেৰী হ'ব লাগিব চব মানুহে অন্তৰত মিছনেৰী হ'ব লাগিব আনকি যদি আমি কেতিয়াও দেশৰ বাহিৰত বা প্ৰদেশৰ বাহিৰত নোযোৱা নাযাওঁ অন্তৰত আমি মিছনেৰী হৈ আছোঁ ঈশ্বৰৰ সেৱা কাৰ্য কৰি আছোঁ কাক আমি আশীৰ্বাদ দিব পাৰোঁ কাৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ কাৰ বাবে আমি প্ৰচাৰ কৰোঁ বা খ্ৰীষ্টান কাগজ দিওঁ বা নতুন নিয়ম বাইবেলখন দিওঁ তুমি কি কৰিব পাৰা এইটো কৰা কাৰণ কাম আছে যীশুৱে মাতিছে যাতে আমি কামলৈ যাওঁ পথৰলৈ যাওঁ আৰু মোৰ উপদেশে তোমাৰ জীৱনত কোনো কষ্ট আছেনে তোমাৰ জীৱনত কোনো হেৰি শ্ৰম আছে যেতিয়া তুমি বাগৰ হৈ আছা তুমি যদি কষ্ট পাই আছা খ্ৰীষ্টান জীৱনত তুমি যদি বাগৰ হৈ গৈ আছা ভাল এইটো মানে যীশুৰ নিচিনা তোমাৰ জীৱন লাহে লাহে গৈ আছে বাঢ়ি আছে তোমাৰ জীৱন যদি একেবাৰে সুখী যদি কষ্ট নাই যদি শ্ৰম নাই যদি একো নাই তেনেহ'লে তোমাৰ অৱস্থা বহুত বেয়া তুমি আৰামেৰে বহি আছা যীশুৰ নিচিনা নহয় আৰু মই ক'মেই খ্ৰীষ্টান শুনা যিমান তুমি দিয়া যিমান তুমি কাম কৰা তোমাৰ শান্তি থাকিব বাঢ়িব এইটো আচলতে আচৰিত কিন্তু বাইবেলত লিখা আছে যে দেউতা ধন্য হয় লওঁতা নহয় গ্ৰহণকৰ্তা নহয় যি যোনে পায় যি যোন গ্ৰহণ কৰে সি ধন্য নহয় সি আশীৰ্বাদ পোৱা নাই আশীৰ্বাদ পোৱা মানুহ কোন যিজনে দিয়ে যীশুৱে আমাক ইমান দিছিলে আৰু এতিয়া সি আমাক মানে একে কামত লগাই দিছে যাতে আমি খৰচ কৰোঁ যাতে আমি শ্ৰম কৰোঁ বেলেগ মানুহৰ বাবে সিহঁতে উদ্ধাৰ যেন পায় আৰু তুমি যদি খ্ৰীষ্টান নোহোৱা মোৰ শেষৰ কথা এই অনন্তকাল আহিলে তুমি ক'ত যাবা স্বৰ্গ নে নৰক কাৰণ যীশু ক'লে অনন্তকাল আহিব সদায়ৰ বাবে স্বৰ্গ বা নৰক তুমি প্ৰস্তুত হৈছানে তুমি সাজু হৈছেনে আজি মৰিবলৈ আজি তুমি যদি মৰি যোৱা ক'ত যাবা আজি তোমাৰ জীৱন যদি শেষ হৈ যায় যদি ৰাস্তাত এক্সিডেণ্ট হয় তুমি ক'ত যাবা প্ৰস্তুত হৈছেনে প্ৰস্তুত হ'ব লাগিব প্ৰস্তুত হ'ব লাগিব আমেন আমি প্ৰাৰ্থনা কৰোঁ